আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। ৰাজ্যত অহা 10 অক্টোবৰৰ ভিতৰত পুনৰ 40,000 যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কালি কেইবাটাও বিভাগত 481গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। উল্লেখযোগ্য যে এই অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগত 443গৰাকী পশু চিকিৎসা ক্ষেত্ৰ সহায়ক, পৰ্যটন বিভাগত 12গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু শিক্ষা বিভাগত 23গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা তথা 3গৰাকী ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহকাৰী সঞ্চালকক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই নিযুক্তি স্বচ্ছ, মেধা আৰু যোগ্যতাৰ ভিত্তিত সম্পন্ন হৈছে বুলি তেওঁ ভাষণ প্ৰসংগত কয়। ৰাজ্যৰ গাহৰি পালন খণ্ডৰ সম্ভাৱনাসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ গাহৰি পালকসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাই এই দিশত ৰাজ্যখনৰ চাহিদা বৃদ্ধিত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। ৰাজ্যত শ্বেত বিপ্লৱৰ সূচনা কৰি প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলিও তেওঁ ভাষণত কয়। এই অনুষ্ঠানত পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষেন্দু পাল উপস্থিত থাকে। শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ 147 নম্বৰ তৈলখাদত গেছ নিৰ্গমন ৰোধৰ বাবে গেছৰ চাপ হ্ৰাস কৰি ৰিক্তুৰ গেছ অন্য কূপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছে। উল্লেখযোগ্য যে যোৱা 22 জুনৰ পৰা ধাৰাবাহিকভাৱে এই অঞ্চলটোত গেছ নিৰ্গমন হৈ আছে। ইয়াৰ মাজতে কালি 204 নম্বৰ খাৰুৱা তেলখাদত গেছৰ অত্যধিক চাপৰ বাবে এটা মৃদু বিস্ফোৰণ সংঘটিত হয়। স্থানীয় লোকে এই সন্দৰ্ভত কৰ্তৃপক্ষক খবৰ দিয়াৰ পাছত ONGC কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। যোৰহাটৰ 8খন ঔষধ যোগানকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে CBIয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। চিনামৰাত থকা ONGCৰ চিকিৎসালয়ত এই প্ৰতিষ্ঠানকেইখনে ঔষধ যোগান ধৰাৰ নামত ভুৱা বিল জমা দি 45 লক্ষাধিক টকা সৰকাই নিছিল। ONGCৰ চিকিৎসা সেৱা বিভাগৰ দায়িত্বত থকা তদানীন্তন DGM মনোজ কুমাৰ শ্ব আৰু ঠিকাভিত্তিক নিয়োজিত চিকিৎসক ডাঃ ঈশিতা তামুলীয়েও এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। আজি বিষ্ণু ৰাভা দিৱস। এই উপলক্ষে ৰাজ্য চৰকাৰৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহযোগত যোৰহাটত কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱসৰ আয়োজন কৰা হৈছে। তিনিদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানৰ মুখ্য তোৰণ কালি মুকলি কৰা হয়। কালি সদৌ অসম ভিত্তিত বিষ্ণু ৰাভা সংগীত আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত 450 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আজি সাংস্কৃতিক শোভাযাত্ৰা, মূল সভা আৰু বিষ্ণু ৰাভা সংগীত পৰিৱেশন কৰা হ'ব। শোণিতপুৰ জিলাতো বিষ্ণু ৰাভা দিৱস পালন কৰা হ'ব। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত এই দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। সদৌ অসম মইনা পাৰিজাতৰ পশ্চিম কাৰ্বি আংলং জিলাৰ তৰা শাখাৰ উদ্যোগত জিলাখনৰ তৰাডুবি মিনি ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰাৰ আয়োজন কৰা হৈছে। এই অনুসৰি পুৱা পতাকা উত্তোলন আৰু গছপুলি ৰোপণৰো আয়োজন কৰা হৈছে। দিনৰ 10 বজাৰ পৰা চিত্ৰাংকন, কবিতা আবৃত্তি আৰু বিষ্ণু ৰাভা সংগীতৰ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিয়লি আয়োজিত মুকলি সভাত প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হ'ব। ৰাজ্য চৰকাৰে বিষ্ণু ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি আজি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰিব। নলবাৰীত হ'বলগীয়া বিষ্ণু ৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। এই অনুসৰি 3টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক, শিক্ষাবিদ ডঃ থানেশ্বৰ শৰ্মালৈ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা, বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতিলৈ কালীচৰণ ব্ৰহ্ম বঁটা আৰু সিন্দুৰ অভিযানত শ্বহীদ হোৱা মণিপুৰৰ বীৰ জোৱান দীপক সিংখামলৈ বীৰ চিলাৰাই বঁটা আগবঢ়োৱা হ'ব। একেদৰে চলিত বৰ্ষৰ 4টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট চিত্ৰশিল্পী নৰেন্দ্ৰনাথ দাস আৰু বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী তথা গৱেষক ডঃ মল্লিকা কণ্ডলীলৈ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱা হ'ব। সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক সোণাৰাম শৰ্মা বুঢ়া ভকতলৈ শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা আৰু বিশিষ্ট শিক্ষাসেৱী তথা সমাজসেৱক যজ্ঞেশ্বৰ চেতিয়ালৈ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা আগবঢ়োৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা 1 জুলাইত ইয়াৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্ৰয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবিত স্থাপনৰ ব্যৱস্থা কৰিছে। প্ৰয়াত সহকৰ্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন 1 জুলাইৰ দিনৰ 2:30 বজাত আনুষ্ঠানিকভাৱে স্থাপন কৰা হ'ব। প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই সেইদিনা দিনৰ 10 বজাত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। সেইদিনাই সন্ধিয়া 6:30 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত এটা বিচিত্ৰানুষ্ঠানৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে আকাশবাণী গুৱাহাটীৰ 77 বছৰৰ ইতিহাসত এয়াই প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।